وَقُلِ الْحَقُّ مِنْ رَبِّكُمْ فَمَنْ شَاءَ فَلْيُؤْمِنْ وَمَنْ شَاءَ فَلْيَكْفُرْ إِنَّا أَعْتَدْنَا لِلظَّالِمِينَ نَارًا أَحَاطَ بِهِمْ سُرَادِقُهَا وَإِنْ يَسْتَغِيثُوا يُغَاثُوا بِمَاءٍ كَالْمُهْلِ يَشْوِي الْوُجُوهِ بِئْسَ الشَّرَابُ وَسَاءَتْ مُرْتَفَقًا
أَرْكُوَا সত্য তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা আহিছে, এতেকে যাৰ ইচ্ছা সি ইমান পোষণ কৰিব পাৰে আৰু যাৰ ইচ্ছা সি কুফুৰি কৰিব পাৰে। নিশ্চয় আমি জালিমসকলৰ বাবে প্ৰস্তুত কৰি ৰাখিছোঁ জাহান্নাম, যাৰ প্ৰাচীৰবোৰে সিহঁতক পৰিৱেষ্টন কৰি ৰাখিব। সিহঁতে পানীয় বিচাৰিলে সিহঁতক দিয়া হ'ব গলিত ধাতুৰ পানীয়, যিটো সিহঁতৰ মুখমণ্ডল দগ্ধ কৰিব। এইটো বৰ নিকৃষ্ট পানীয় আৰু জাহান্নাম কিমান যে নিকৃষ্ট বিশ্ৰামস্থল।